লেবিয়া পুস্তক ১৯ অধ্যায় নানা বিষয়ৰ নানা আদেশ। পাছত জিহুৱাই মুচিক কলে, তুমি ইজৰাইলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, তোমালোক পবিত্ৰ হ'ব লাগে, কিয়নো মই তোমালোকৰ যি ঈশ্বৰ জিহুৱা, মই পবিত্ৰ। তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃ আৰু নিজ নিজ পিতৃক সন্মান কৰিবা আৰু মোৰ বিশ্ৰাম দিনবোৰ পালন কৰিবা, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। তোমালোকে প্ৰতিমাবোৰৰ ফালে মূৰ নুঘূৰাবা আৰু তোমালোকৰ কাৰণে হাঁচত ঢলা মূৰ্তি নিৰ্মাণ নকৰিবা, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। যেতিয়া তোমালোকে জিহুৱাৰ উদ্দেশ্যে মংগলাৰ্থক বলি উৎসৰ্গ কৰিবা, তেতিয়া তোমালোকে গ্ৰহণ হ'বৰ কাৰণে ইয়াকে কৰিবা। তোমালোকে তাক উৎসৰ্গ কৰা দিনা বা তাৰ পাছদিনা তাক ভোজন কৰিব লাগিব। তৃতীয় দিনলৈ যদি অৱশিষ্ট থাকে, তেন্তে তাক জুইত পুৰি ভস্ম কৰিব লাগিব। তৃতীয় দিনা যদি কেনেবাকৈ তাৰ অলপ খোৱা যায়, তেন্তে সেয়ে ঘিনলগীয়া আৰু অগ্ৰাহ্য হ'ব। কিন্তু ভোজন কৰাজনে নিজ অপৰাধৰ ফল ভোগ কৰিব, কিয়নো তেওঁ নিজ জিহুৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলে। সেই লোকজনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। যেতিয়া তোমালোকে নিজ নিজ ভূমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে শেষ নকৰাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুতুলিবা, আৰু নিজ নিজ দ্ৰাক্ষাবাৰী এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা, আৰু দ্ৰাক্ষাবাৰীৰ হৰিৰ পৰা দ্ৰাক্ষাফল নুবুতুলিবা। তুমি দুখীয়া আৰু বিদেশীৰ কাৰণে তাক এৰি যাবা, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। তোমালোকে চুৰ নকৰিবা, মিছা কথা নকবা আৰু ইজনে সিজনক নঠগাবা, আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা, মই জিহুৱা। তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁ বস্তু অপহৰণ নকৰিবা। বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা। তুমি কলাক হাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মোৰা নথবা, কিয়নো তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা, মই জিহুৱা। তোমালোকে বিচাৰত অন্যায় নকৰিবা, বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা, কিন্তু তুমি ধাৰ্মিকভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিষ্পত্তি কৰিবা। তুমি নিজ লোকসকলৰ মাজত চৰ্চি ফুৰুতা নহবা আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্ৰাণ হত্যাকাৰী নহবা, মই জিহুৱা। তুমি নিজ ভাইক নিজ মনত ঘিন নকৰিবা। তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নববলৈ অৱশ্যে তেওঁ সতৰ্ক কৰিবা। তুমি নিজ সন্তানসকলৰ প্ৰতিকাৰ নাহাদিবা বা তেওঁলোকৰ বিৰুদ্ধে আক্ষেপ নাৰাখিবা, কিন্তু নিজ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা, মই জিহুৱা। তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা। তোমাৰ পশুৰে সৈতে তুমি বেলেগ বেলেগ প্ৰজাতিৰ পশুৰজাকক ফুৰিবলৈ চেষ্টা কৰিব নিদিবা। তোমাৰ পথাৰত একেডোখৰ মাটিত দুবিধ শস্য গুটি নিসিঁচিবা আৰু দুই প্ৰকাৰৰ সূতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা। ধনেৰে বা আন ৰূপে মুক্ত নোহোৱা এনে যি বাগদান কৰা বেটী তাইৰে সৈতে যদি কোনোৱে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো দণ্ডনীয় হ'ব, কিন্তু তেওঁলোকৰ প্ৰাণদণ্ডৰ নহ'ব, কিয়নো তাই মুক্ত হোৱা নাই। তেতিয়া সেই পুৰুষে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ মুখলৈ জিহুৱাৰ উদ্দেশ্যে নিজৰ দুখাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ চাক আনিব। তেতিয়া পুৰোহিতে জিহুৱাৰ সাক্ষাতে সেই দুখাৰ্থক মেৰ চাকটোৰ দ্বাৰাই তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়চিত্ৰ কৰিব। তেতিয়া তেওঁ কৰা সেই পাপৰ ক্ষমা হ'ব। তোমালোকে যেতিয়া দেশত সোমোৱাই খাদ্যৰ অৰ্থে সকলো প্ৰকাৰৰ গছ ৰুবা, তেতিয়া তাৰ ফল নিষিদ্ধ যেন গণ্য কৰিবা আৰু তিনি বছৰলৈকে সেয়ে তোমালোকৰ মানত নিষিদ্ধ হৈ থাকিব। তা খাব নালাগে। পাছত চতুর্থ বছৰত তাৰ সকলো ফল জিহুৱাৰ প্ৰশংসাৰ্থক উপহাৰ স্বৰূপে পবিত্ৰ হ'ব। আৰু গছে ফল উৎপন্ন কৰি থাকিবৰ কাৰণে তোমালোকে পঞ্চম বছৰত তাৰ ফল খাবা। মই তোমালোকৰ ঈশ্বৰ জিহুৱা। তোমালোকে তেজেৰে সৈতে একো মঙ নাখাবা, শুভ অশুভ লক্ষণ নামানিবা, আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা। তোমালোকে নিজ নিজ মূৰৰ চুলি ঘূৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়ি চুক অশুভনীয়কৈ নুখুৰাবা। আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট কোট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা। মই জিহুৱা। তুমি নিজ জীয়েৰাক বেচা হ'বলৈ দি তাইক ভস্ত নকৰিবা, কিয়নো তেনে কৰিলে দেশ বিবিচাৰত পতিত হ'ব আৰু দেশ দুষ্টতাৰে পৰিপূৰ্ণ হ'ব। তোমালোকে মোৰ বিশ্ৰাম দিন পালন কৰিবা আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা। মই জিহুৱা। ভূত পোহা আৰু গুণমন্ত জনাসকলৰ ফালে মুখ নকৰিবা। নিজকে অসুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা। মই তোমালোকৰ ঈশ্বৰ জিহুৱা। তুমি পকামূৰীয়াজনৰ আগত উঠি থিয় হ'বা, বৃদ্ধ লোকসকলক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা। মই জিহুৱা। আৰু কোনো বিদেশী লোকে যদি তোমালোকৰ দেশত তোমালোকৰে সৈতে বাস কৰে, তেন্তে তোমালোকে তাক উপদ্ৰৱ নকৰিবা। তোমালোকৰ মাজত স্বদেশীয় লোক যেনে তোমালোকৰ মাজত প্ৰৱাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ'ব। আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা, কাৰণ মিছৰ দেশত তোমালোকো বিদেশী আছিলা। মই তোমালোকৰ ঈশ্বৰ জিহুৱা। তোমালোকে বিচাৰত, পৰিমাণত বা ওজনত বা দ্ৰব্যৰ জোখত অন্যায় নকৰিবা। তোমালোকে সঠিক পাল্লা, সঠিক দগা, ঠিক অভ্যাস আৰু ঠিক হীন ৰাখিবা। মিছৰ দেশৰ পৰা তোমালোকক উলিয়াই অনা তোমালোকৰ ঈশ্বৰ জিহুৱা ময়েই। এতেকে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰি সেই অনুসাৰে আচৰণ কৰিবা। ময়েই জিহুৱা।